এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ইৰাণৰ ওপৰত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ বিমান আক্ৰমণ আজি দ্বিতীয় দিনাও অব্যাহত আছে। তেহৰাণত আজিও বিস্ফোৰণৰ বাতৰি পোৱা গৈছে। আমেৰিকা আৰু ইজৰাইলৰ আগ্ৰাসী অভিযান ৰাজধানী চহৰখনলৈকে বিয়পি পৰিছে। ইপিনে ইৰাণেও ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে প্ৰত্যাক্ৰমণ চলোৱাৰ লগতে পশ্চিম এছিয়া তথা ছৌদি আৰব আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰত থকা আমেৰিকাৰ সামৰিক ঘাটিত প্ৰত্যাক্ৰমণ চলাইছে। ইৰাণৰ ইছলামিক ৰিভলিউচনেৰী গাৰ্ডছ কৰ্পে এটা বিবৃতিত প্ৰকাশ কৰা মতে দেশখনে চাৰিটা বেলিষ্টিক ক্ষেপণাস্ত্ৰৰে আমেৰিকাৰ নৌসেনাৰ বিমান পৰিবাহী জাহাজ USS আব্ৰাহাম লিংকনত আক্ৰমণ কৰে। ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত ইজৰাইলৰ বেইট ছেমেছ চহৰত মৃত্যু হোৱা লোকৰ সংখ্যা 9 বৃদ্ধি পাইছে বুলি ইজৰাইলী তাৎক্ষণিক সেৱা বিভাগে জনাইছে। ইপিনে ইৰাণৰ আক্ৰমণত বৰ্তমানলৈকে সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰত 3 লোকৰ মৃত্যু হোৱা বুলি UAEৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে নিশ্চিত কৰিছে। ইৰাণে UAEক লক্ষ্য কৰি চলোৱা 165 বেলিষ্টিক মিছাইলৰ 152 প্ৰতিহত কৰা হয় আৰু ইয়াৰে 13 সাগৰত পৰে বুলি মন্ত্ৰালয়ে জনাইছে। আমেৰিকাৰ সামৰিক ঘাটি থকা কাটাৰ, বাহৰেইন, জৰ্ডান আৰু কুৱেইটেও ইৰাণৰ বহুকেইটা ক্ষেপণাস্ত্ৰ প্ৰতিহত কৰা বুলি প্ৰকাশ কৰিছে। অৱশ্যে ক্ষেপণাস্ত্ৰৰ অৱশেষসমূহে বিভিন্ন ঠাইত বিস্তৰ ক্ষতি কৰা বুলিও জানিব পৰা গৈছে। ইৰাণত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ পৰা 400+ আন্তঃৰাষ্ট্ৰীয় বিমানৰ সেৱা বাতিল কৰাৰ লগতে সময়সূচী সালসলনি কৰা হৈছে। সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে গুৱাহাটী মহানগৰীৰ পাহাৰত বসবাস কৰা খিলঞ্জীয়া লোকসকলক ভূমিপট্টা প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি ৰাজহ মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে। আজি গুৱাহাটীত আয়োজিত এখন সভাত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰি কয় যে মুখ্যমন্ত্ৰীৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰা হৈছে আৰু পৰৱৰ্তী ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই বিষয়ে প্ৰস্তাৱ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিষয়টো বিধানসভাৰ অধিৱেশনসমূহত উত্থাপন কৰি আহিছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভূমিপট্টা প্ৰদানৰ ক্ষেত্ৰত থকা আইনী অসুবিধাসমূহ আঁতৰ হোৱাৰ পাছত ভূমিপট্টা প্ৰদান কৰিব পৰা যাব।
পাহাৰৰ লোকসকলক আমি যিকোনো প্ৰকাৰে ভূমিৰ পত্তন দিব লাগে। পাহাৰৰ মাটিৰ ক্ষেত্ৰত কেইখনমান আইনে আমাক অসুবিধা কৰি আছে। আইনত লিখা আছে যে আপুনি ঘৰটো যে সাজিছে তাত শ্লোক কিমান, ঠিক তেনেধৰণে ফৰেষ্ট আইনৰ বিষয়ে আছে। ইয়াত আকৌ দেৱোত্তৰ মাটিৰ বিষয়টোও আছে, দেৱোত্তৰ মাটিটো সুপ্ৰিম কোৰ্টত কেছ হৈ আছে। এই বিষয়টো যোৱাকালিও মই আলোচনা কৰিছো বিভাগৰ বিষয়াসকলৰ লগত, আৰু এইবাৰ কৈছো যে আমাৰ ইয়াত যি 1-2 আৰু কেবিনেট হ'ব ইলেকশ্যনৰ আগত, যিকোনো প্ৰকাৰে যিমানখিনি মাটি আমি সদ্যহতে গুৱাহাটীত দিব পাৰো তাৰ প্ৰস্তাৱ আমি উত্থাপন কৰিবলৈ প্ৰস্তুত আছো।
সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি চিৰাং জিলা ভ্ৰমণ কৰি যাৱতীয় প্ৰস্তুতিৰ বুজ লয়। শ্ৰীগোৱেলে কাজলগাঁৱত উপস্থিত হৈ নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনৰ প্ৰস্তুতিৰ সমগ্ৰ দিশ পৰ্যালোচনা কৰে। তেওঁ লগতে চিডলি, চিৰাং আৰু বিজনী বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰৰ বিৱৰণ, যাতায়াত ব্যৱস্থা, ভোটগণনা কোঠা, ষ্ট্ৰংৰুম আদি পৰিদৰ্শন কৰি যাৱতীয় নিৰ্দেশ দিয়ে। এই ভ্ৰমণকালত শ্ৰীগোৱেলৰ সৈতে জিলা আয়ুক্ত যতীন বৰা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা, জিলা নিৰ্বাচনী বিষয়া অভিজিৎ ৰাজখোৱাকে ধৰি নিৰ্বাচনৰ সৈতে জড়িত অন্যান্য বিষয়াসকল উপস্থিত থাকে। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আজি ৰাজ্যজুৰি 2026 প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত হয়। চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত এই পৰীক্ষাত মৰিগাঁৱৰ মায়ং, কপিলি, লাহৰিঘাট আৰু ভূৰবন্ধা খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ 2159 ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে মায়ং আৰু মনহা পৰীক্ষা কেন্দ্ৰ পৰ্যবেক্ষণ কৰাৰ লগতে অভিভাৱকসকলৰ সৈতে মত বিনিময় কৰে। শ্ৰীভূমি জিলাৰ কৰিমগঞ্জ মহাবিদ্যালয়ত আজি জিলা পৰ্যায়ত যুৱ সংসদ কাৰ্যসূচী অনুষ্ঠিত হয়। শ্ৰীভূমি আৰু হাইলাকান্দি জিলাৰ কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা যুৱ সংসদত ভাৰতত জৰুৰী অৱস্থাৰ 50 গণতন্ত্ৰৰ বাবে শিক্ষণীয় দিশ বিষয়ত আলোচনা কৰা হয়। আজিৰ কাৰ্যসূচীৰ পৰা 5 অংশগ্ৰহণকাৰীক ৰাজ্যিক পৰ্যায়ৰ যুৱ সংসদ কাৰ্যসূচীৰ বাবে বাছনি কৰা হয়। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত ছুপাৰ 8ৰ এখন গুৰুত্বপূৰ্ণ খেলত ৱেষ্ট ইণ্ডিজে ভাৰতক জয়ৰ বাবে 196 লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ভাৰতে আমালৈ বাতৰি সাপৰলৈ 5 উইকেট হেৰুৱাই 41 কৰি খেলি আছে। ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 4 উইকেট হেৰুৱাই 195 সংগ্ৰহ কৰে। নিশাৰ আঞ্চলিক বাতৰি ইমানেই।